সুতরণং ছবি যীশু ক্ৰুছবিদ্ধ হল। সৈন্যবিলাকে প্ৰভু যীশুক এডাল ক্ৰুছ কাঠত গজাল মাৰি ওলমাই দিলে। তেওঁলোকে ক্ৰুছডাল মাটিত ওপৰমুৱাকৈ পুতি দিলে আৰু যীশুক নমৰালৈকে তাত ওলমাই ৰাখিলে। দুজন অপৰাধীকো যীশুৰ সৈতে সেইদৰে হত্যা কৰিছিল, ক্ৰুছত দিছিল। সেই কালত অপৰাধীসকলক এনেদৰে নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল, কিন্তু যীশুৱে কেতিয়াও কোনো অপৰাধ কৰা নাছিল। সকলো মানুহৰ পাপৰ বেজ দিবলৈহে বলি হৈছিল। আমি সকলোৱে পাপ কৰিছোঁ আৰু আমাৰ পাপৰ কাৰণেই আমি মৰিব লাগে। আমি পাবলগীয়া পাপৰ দণ্ড যীশুৱে গ্ৰহণ কৰিলে। যদি আমি আমাৰ পাপ স্বীকাৰ কৰোঁ আৰু সঁচাকৈয়ে পাপৰ পথৰ পৰা ঘূৰি আহোঁ, তেনেহ'লে ঈশ্বৰে আমাক ক্ষমা কৰিব পাৰে। প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰক, আপুনি উদ্ধাৰ পাব।